Ja, aga chvani. বাতৰি কৈছো পৰস্মিতা দিহিঙীয়াই আৰু মোৰ সৈতে আছে দুবৰী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, আজি পুৱাৰ ভাগত তিব্বত, নেপাল আৰু পূব ভাৰতত অহা 7.1 প্ৰাবল্যৰ ভূমিকম্পত কমেও 53 লোক নিহত আৰু 62 অধিক লোক আহত হৈছে। অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছত কালি 300 ফুট দ কয়লাখনিত পানীত আবদ্ধ হৈ পৰা শ্ৰমিকক উদ্ধাৰৰ বাবে নিয়োজিত নৌসেনাৰ ডুবাৰুসকলে উদ্ধাৰ অভিযান পূৰ্ণগতিত চলাই আছে। ইণ্টাৰপলৰ আৰ্হিত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBIয়ে প্ৰস্তুত কৰা ভাৰত পল নামৰ পৰ্টেলটো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত মুকলি কৰে। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে পদত্যাগ কৰিছে। কানাডাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ 51 সংখ্যক ৰাজ্যৰূপে অন্তৰ্ভুক্ত হ'বলৈ আমেৰিকাৰ ভাবী ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰস্তাৱ আগবঢ়াইছে। আৰু ভাৰতৰ ত্ৰিশা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীয়ে মালয়েছিয়া ছুপাৰ 1000 বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। উত্তৰ আৰু উত্তৰ পূব ভাৰতত আজি পুৱা প্ৰায় 6:35 এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। নেপালৰ কাঠমাণ্ডুৰ পৰা প্ৰায় 280 কিলোমিটাৰ উত্তৰ দিশত আৰু এভাৰেষ্ট শৃংগৰ পৰা প্ৰায় 90 কিলোমিটাৰ দূৰত্বত অভিকেন্দ্ৰ থকা আৰু ৰিখটাৰ স্কেলত 7.1 প্ৰাবল্যৰ এই ভূমিকম্পৰ ফলত কমেও 53 লোক নিহত আৰু 62 অধিক লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। সংবাদ সংস্থাৰ বাতৰি অনুসৰি তিব্বতৰ জিয়াং নামৰ ঠাইত উৎপত্তি হোৱা এই ভূমিকম্পৰ জোকাৰণি নেপালৰ লবুছেৰ পৰা 93 কিলোমিটাৰ নিলগলৈ অনুভূত হয়। ভাৰতৰ ছিকিম, বিহাৰ আৰু উত্তৰবংগৰ বিভিন্ন স্থানৰ লগতে অসমতো আজি এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ ফলত বিহাৰ আৰু উত্তৰবংগত জনসাধাৰণ আতংকিত হৈ ঘৰৰ বাহিৰলৈ ওলাই অহা দেখা গৈছিল। এই ভূমিকম্পৰ ক্ষয় ক্ষতি সম্পৰ্কে বিশদ তথ্যৰ বাবে অপেক্ষা কৰা হৈছে। উল্লেখযোগ্য যে 2015 চনৰ এপ্ৰিলত নেপালত হোৱা 7.8 প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্পত প্ৰায় 9000 লোকে প্ৰাণ হেৰুওৱাৰ উপৰি 20000তকৈ অধিক লোক আহত হৈছিল। অসমৰ ডিমা হাছাও জিলাৰ গুৱাহাটীৰ পৰা প্ৰায় 250 কিলোমিটাৰ দূৰত্বৰ মেঘালয় সীমান্তৰ উমৰাংছত কালি 300 ফুট দ এটা কয়লাখনিত পানী সোমোৱাৰ ফলত আবদ্ধ হৈ পৰা শ্ৰমিকক উদ্ধাৰৰ বাবে নিয়োজিত নৌসেনাৰ ডুবাৰুসকলে উদ্ধাৰ অভিযান পূৰ্ণগতিত চলাই আছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দুপৰীয়া প্ৰকাশ কৰা অনুসৰি ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে আজি পুৱাৰ ভাগত নৌসেনাৰ ডুবাৰু দলটো বিশাখাপট্টনমৰ পৰা আহি গুৱাহাটীত উপস্থিত হয় আৰু তেওঁলোকক হেলিকপ্টাৰযোগে ঘটনাস্থলীলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয়। নৌসেনাৰ দলটোৰ সৈতে সেনাবাহিনীৰ ডুবাৰু দলো আছে। ঘটনাস্থলীত কালি উপস্থিত হোৱা ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য বাহিনী চমুকৈ NDRF আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ SDRFৰ দলকেইটাও উদ্ধাৰ অভিযান চলাই আছে। প্ৰতিৰক্ষা সূত্ৰই গুৱাহাটীত প্ৰকাশ কৰা অনুসৰি সৰু সৰু এন্দুৰৰ গাঁত সদৃশ গাঁত খান্দি কয়লাখনিৰ অভ্যন্তৰলৈ প্ৰৱেশ কৰি কয়লা আহৰণৰ কামত নিয়োজিত 27 শ্ৰমিক কালি পুৱা বাহিৰৰ পৰা হঠাৎ সোমাই অহা পানীত আবদ্ধ হৈ পৰে। ইয়াৰে 18 শ্ৰমিক কোনোমতে বাহিৰলৈ ওলাই আহি প্ৰাণ ৰক্ষা কৰিবলৈ সমৰ্থ হয় যদিও আন 9 শ্ৰমিক খনিৰ আভ্যন্তৰত আবদ্ধ হৈ পৰে। ঘটনাৰ বাতৰি পোৱাৰ লগে লগে অগ্নি নিৰ্বাপন বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰে। জিলাখনৰ আয়ুক্তগৰাকীৰ নেতৃত্বত ৰাজ্যিক দুৰ্যোগ সাহায্য বাহিনীৰ দলো আবেলিৰ ভাগত 3 কিলো নামৰ ঠাইডোখৰত অৱস্থিত খনিটোত উপস্থিত হয় আৰু উদ্ধাৰ কাৰ্য আৰম্ভ কৰে। সূত্ৰসমূহে জনোৱা মতে কেইবা মিটাৰ দ পানীত আবদ্ধ 9 শ্ৰমিকক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ সম্ভাৱনা প্ৰায় নিৰ্বাপিত হৈছে। উদ্ধাৰকাৰী দলে ড্ৰোনেৰে চলোৱা অভিযানত আজি পুৱা 9 বজা পৰ্যন্ত 3টা মৃতদেহৰ অৱস্থিতি ধৰা পেলাইছে। নৌসেনা আৰু সেনাবাহিনীৰ দলে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰেৰে মৃতদেহ উদ্ধাৰ কৰিব পাৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে 2014 চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো কোনো স্থানত এনেধৰণৰ সৰু সৰু এন্দুৰৰ গাঁত সদৃশ গাঁত খান্দি খনিৰ আভ্যন্তৰলৈ প্ৰৱেশ কৰি কয়লা আহৰণৰ অবৈধ খনন অব্যাহত আছে আৰু কেইবাগৰাকীও লোকে অসমৰ বিভিন্ন খনিত ইয়াৰ পূৰ্বে প্ৰাণ হেৰুৱাইছে। কেন্দ্ৰীয় স্বাস্থ্য সচিব পুণ্য সলীলা শ্ৰীবাস্তৱে জনসাধাৰণক হিউমেন মেটানিয়মো ভাইৰাছ HMPVক লৈ চিন্তা কৰাৰ কাৰণ নাই বুলি উল্লেখ কৰিছে। ৰাজ্যৰ কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সৈতে এখন ভাৰ্চুৱেল বৈঠকত স্বাস্থ্য সচিবগৰাকীয়ে দেশত শ্বাস প্ৰশ্বাসজনিত ৰোগৰ বৰ্তমানৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। তেওঁ লগতে ৰাজ্যসমূহক ইনফ্লুৱেঞ্জা সদৃশ ৰোগ আৰু গুৰুতৰ শ্বাস প্ৰশ্বাসজনিত সংক্ৰমণৰ ক্ষেত্ৰত নিৰীক্ষণ ব্যৱস্থা কঠোৰ কৰি তুলিবলৈ পৰামৰ্শ আগবঢ়ায়। জাৰৰ দিনত সাধাৰণতে শ্বাস প্ৰশ্বাসজনিত ৰোগৰ সমস্যা বৃদ্ধি পায় বুলি উল্লেখ কৰি শ্ৰীমতী শ্ৰীবাস্তৱে এনেধৰণৰ যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ দেশ সাজু আছে বুলি মত প্ৰকাশ কৰে। ইতিমধ্যে সকলো ৰাজ্যকে এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে তথ্য অধ্যয়ন আৰু সংযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ নাগপুৰত আজি এটি 7 বছৰীয়া আৰু এটি 13 বছৰীয়া শিশুৰ দেহত HMPV ভাইৰাছ ধৰা পৰিছে। গুজৰাটতো এটি 2 মহীয়া শিশুৰ দেহত এই ভাইৰাছ ধৰা পৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি নতুন দিল্লীত মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মহম্মদ ঘাছান মৌমনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। বৈঠকত দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা প্ৰকল্প, নিয়মীয়া সামৰিক প্ৰশিক্ষণকে ধৰি দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন বিষয়ৰ পৰ্যালোচনা কৰিব। মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব।
ইণ্টাৰপলৰ আৰ্হিত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে প্ৰস্তুত কৰা ভাৰতপল নামৰ পৰ্টেলটো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত মুকলি কৰে। এই পৰ্টেলটোৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় অপৰাধ সম্পৰ্কীয় আৰক্ষী সংস্থা অৰ্থাৎ ইণ্টাৰপলৰ পৰা লাভ কৰা সকলো সাৱধানতামূলক আৰু সতৰ্কতামূলক জাননী সুশৃংখলিত ৰূপত ৰখাৰ ব্যৱস্থা কৰা হ'ব। পৰ্টেলটো মুকলি কৰি গৃহমন্ত্ৰী শ্ৰীশ্বাহে কয় যে ইয়াৰ জৰিয়তে ইণ্টাৰপলে জাৰি কৰা ৰেড কৰ্ণাৰ নটিচকে ধৰি আন অপৰাধ সংক্ৰান্তীয় জাননী ভাৰতত জাৰি কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব আৰু ইণ্টাৰপলৰ সৈতে ভাৰতীয় অনুসন্ধানকাৰী সংস্থাসমূহৰ যোগাযোগ সুদৃঢ় হ'ব। শ্বাহে কয় যে নিচাযুক্ত দ্ৰব্য, অস্ত্ৰ শস্ত্ৰ আৰু মানৱৰ অবৈধ সৰাবৰা, সন্ত্ৰাসবাদ সম্পৰ্কীয় অপৰাধৰ ক্ষেত্ৰত ইণ্টাৰপলে দিয়া তথ্য ভাৰতপলৰ জৰিয়তে অধিক সুচাৰুৰূপে বিশ্লেষণ কৰিব পৰা যাব। উল্লেখযোগ্য যে দেশত ক্ৰমাৎ বৃদ্ধি তথ্য প্ৰযুক্তিজনিত অপৰাধ, বিত্তীয় অপৰাধ, অনলাইন অপৰাধ, পৰিকল্পিত অপৰাধ, নিচাযুক্ত দ্ৰব্য, অস্ত্ৰ শস্ত্ৰ আৰু মানৱৰ অবৈধ সৰবৰাহ আদিৰ সঠিক তথ্য লাভৰ বাবে এই ভাৰতপল পৰ্টেল মুকলি কৰা হৈছে। আজি এই অনুষ্ঠানতে গৃহমন্ত্ৰী অমিত শ্বাহে 35 গৰাকী চি বি আই বিষয়া আৰু কৰ্মচাৰীক ৰাষ্ট্ৰপতিৰ আৰক্ষী মেডেল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উৎকৃষ্ট সেৱা মেডেল প্ৰদান কৰে। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে পদত্যাগ কৰিছে। তেওঁৰ দল লিবাৰেল পাৰ্টীৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টি আৰু জনমানসত সৃষ্টি হোৱা অসন্তুষ্টিৰ বাবে তেওঁ সিদ্ধান্ত লৈছে বুলি ট্ৰুডোৱে প্ৰকাশ কৰিছে। যোৱা নিশা নৈশ আহাৰৰ পাছত আয়োজিত এখন সংবাদমেলত ট্ৰুডোৱে তেওঁৰ 9 বছৰীয়া কাৰ্যকালৰ পাছত প্ৰধানমন্ত্ৰী পদত্যাগ কৰা বুলি ঘোষণা কৰে। কানাডাৰ সংসদ অহা 24 মাৰ্চলৈকে স্থগিত ৰখা হৈছে বুলি 53 বছৰীয়া ট্ৰুডোৱে ঘোষণা কৰে। বিশ্বৰ বিভিন্ন দেশত প্ৰধানমন্ত্ৰী ট্ৰুডোৰ এই ঘোষণাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমেৰিকাৰ বিজয় ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কানাডাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ 51 সংখ্যক ৰাজ্যৰূপে চামিল হ'বলৈ আমন্ত্ৰণ জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংগৰাজ্য হ'লে কানাডা আমেৰিকাৰ সৈতে থকা ব্যাপক বাণিজ্যিক ঘাটিৰ পৰা ৰক্ষা পৰিব আৰু ৰাছিয়া আৰু চীনৰ যুদ্ধ জাহাজৰ পৰা অহা ভাবুকিৰ পৰাও দেশখন ৰক্ষা পৰিব বুলি ট্ৰাম্পে যুক্তি দৰ্শাইছে। ওড়িশাত কাইলৈৰ পৰা 10 জানুৱাৰীলৈ হ'বলগীয়া অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱসৰ অনুষ্ঠানত ওমানৰ পৰা অহা ভাৰতীয় সম্প্ৰদায়ৰ 300 গৰাকী প্ৰতিনিধিৰ এটা বৃহৎ দলে অংশগ্ৰহণ কৰিব। এই প্ৰতিনিধি দলটোত ওমানত থকা প্ৰৱাসী ভাৰতীয় বিভিন্ন ব্যৱসায়িক গোটৰ প্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তিও আছে। ওমানত থকা ভাৰতীয় ৰাষ্ট্ৰদূত অমিত নৰঙে দূতাবাসৰ এটা অনুষ্ঠানত প্ৰতিনিধি দলটোৰ যাত্ৰাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰাৰ লগতে প্ৰতিনিধিসকলৰ বাবে প্ৰস্তুত কৰা প্ৰৱাসী ফ্ৰম ওমান শীৰ্ষক প্ৰতীক উন্মোচন কৰে। অনুষ্ঠানৰ সময়ত প্ৰতিনিধিসকলে ঐতিহাসিক যাত্ৰাক প্ৰতিনিধিত্ব কৰা প্ৰতীকৰ লগতে ব্যৱসায়িক সামগ্ৰীৰ টোপলাও লাভ কৰে। প্ৰৱাসী ভাৰতীয় সন্মিলনে প্ৰৱাসত থকা ভাৰতীয়সকলক স্বদেশৰ সৈতে যোগাযোগ ৰক্ষাৰ আৰু ভাৰতৰ বিকাশৰ যাত্ৰালৈ বৰঙণি আগবঢ়াৰ সুযোগ দিয়ে বুলি ৰাষ্ট্ৰদূত নৰঙে এই সমাৱেশত মন্তব্য কৰে। ভাৰতে বিশ্বশক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ প্ৰয়াস অব্যাহত ৰখাৰ সময়তে এই অনুষ্ঠানত ওমানৰ শক্তিশালী অংশগ্ৰহণে সেই দেশত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ গৃহভূমিৰ সৈতে থকা আত্মিক সম্পৰ্ক প্ৰতিফলিত কৰাৰ লগতে দুয়ো দেশৰ সম্পৰ্কও উন্নীত কৰিব বুলি তেওঁ কয়। পুৰুষৰ ছিংগলছত ভাৰতৰ লক্ষ্য সেন, প্ৰিয়াংশু ৰাজাৱত আৰু এইচপান প্ৰণয়ে আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ বাবে নিজ নিজ খেলত অৱতীৰ্ণ হ'ব। ভাৰতৰ ত্ৰিশা জল্লি আৰু গায়ত্ৰী গোপীচান্দৰ যুটীয়ে মালয়েছিয়াৰ ছুপাৰ 1000 বেডমিণ্টন প্ৰতিযোগিতাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ত্ৰিশা আৰু গায়ত্ৰী যুটীয়ে আজি থাইলেণ্ডৰ অৰ্ণিশা জং ছাথা পৰ্ণপন আৰু সুকিতা চুৱাছাইৰ যুটীক 21-10, 21-10 পোনপটীয়া ছেটত পৰাজিত কৰি ৰাউণ্ড অফ 16 প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। আজি পুৱাৰ ভাগত তিব্বত, নেপাল আৰু পূব ভাৰতত অহা 7.1 প্ৰবলৰ ভূমিকম্পত কমেও 53 জন লোক নিহত আৰু 62 জনৰো অধিক লোক আহত হৈছে। অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছত কালি 300 ফুট দ কয়লা খনিত পানীত আবদ্ধ হৈ পৰা শ্ৰমিকক উদ্ধাৰৰ বাবে নিয়োজিত নৌসেনাৰ ডুবাৰুসকলে উদ্ধাৰ অভিযান পূৰ্ণগতিত চলাই আছে। ইণ্টাৰপলৰ আৰ্হিত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে প্ৰস্তুত কৰা ভাৰতপল নামৰ পৰ্টেলটো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত মুকলি কৰে। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে পদত্যাগ কৰিছে। কানাডাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ 51 সংখ্যক ৰাজ্যৰূপে অন্তৰ্ভুক্ত হ'বলৈ আমেৰিকাৰ ভাবি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰস্তাৱ আগবঢ়াইছে। আৰু ভাৰতৰ ত্ৰিশা জল্লি আৰু গায়ত্ৰী গোপীচন্দ্ৰ যুটীয়ে মালয়েছিয়াৰ ছুপাৰ 1000 বেডমিণ্টন প্ৰতিযোগিতাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।